এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হৈছে লখিমপুৰত বিলুপ্তপ্ৰায় গছৰ সংৰক্ষণৰ বাবে মুখ্যমন্ত্ৰীৰ ইকো পাৰ্কৰ লগতে কেইবাটাও প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন। গোৱালপাৰা জিলাৰ হাছিলা বিলত প্ৰশাসনৰ উচ্ছেদ অভিযান। ONGCৰ শিৱসাগৰৰ ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ গেছ নিৰ্গমনস্থলীত জনসাধাৰণ তথা পশুধনৰ সুৰক্ষাৰ বাবে 24 ঘণ্টাই দণ্ডাধীশ পৰ্যায়ত তদাৰক। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন জিলাত কাৰ্যসূচী। আৰু 22 জুনৰ পৰা অম্বুবাচী মহাযোগ সুকলমে অনুষ্ঠিত কৰিবলৈ কামৰূপ মহানগৰ জিলা আৰু আৰক্ষী প্ৰশাসনৰ নীতি নিৰ্দেশনা। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে এয়া মই জিন্তী ৰাণী ডেকা আৰু মোৰ সৈতে আছে সঞ্জীৱনী পাঠক। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি লখিমপুৰ জিলাত কেইবাটাও প্ৰকল্প আৰু আঁচনিৰ আধাৰশিলা স্থাপনৰ লগতে উদ্বোধন কৰে। মুখ্যমন্ত্ৰীয়ে জিলাখনৰ বেবেজিয়াৰ কমাৰটোপ অঞ্চলত 26 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া কেন্দ্ৰীয় সামূহিক ৰান্ধনিঘৰৰ আধাৰশিলা স্থাপন কৰে। 16 বিঘাৰো অধিক ভূমি সামৰি এই ৰান্ধনিঘৰটো নিৰ্মাণ কৰা হ'ব। চলিত বছৰৰ ছেপ্টেম্বৰৰ ভিতৰত ইয়াৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীয়ে কালি ডিব্ৰুগড়ত এনে এটা সমূহীয়া ৰান্ধনিঘৰ মুকলি কৰে। ডঃ শৰ্মাই 65 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ উত্তৰ লখিমপুৰ নগৰৰ পানী যোগান আঁচনি আৰু উত্তৰ লখিমপুৰ ইক পাৰ্কৰ আধাৰশিলা স্থাপন কৰে। এই আঁচনিৰ অধীনত 8.70 মিলিয়ন লিটাৰ বিশুদ্ধ খোৱাপানী দৈনিক যোগান ধৰাৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ দ্বাৰা অঞ্চলটোৰ 7,013টা পৰিয়াল উপকৃত হ'ব। তেওঁ লগতে বিলুপ্তপ্ৰায় গছৰ সংগ্ৰহালয় আৰু বাঁহজাতীয় গছৰ ঘন বনাঞ্চলৰে 16 বিঘা ভূমি সামৰি স্থাপন হ'বলগীয়া উত্তৰ লখিমপুৰ ইকো পাৰ্কৰ আধাৰশিলাও স্থাপন কৰে। এই উদ্যানত সংকটাপন্ন প্ৰজাতিৰ গছপুলি ৰোপণ কৰা হ'ব। তদুপৰি মিয়াৱাকি পদ্ধতি ব্যৱহাৰ কৰি স্থানীয় গছৰ প্ৰজাতিৰ ঘন বনাঞ্চল গঢ়ি তোলা হ'ব। এই উদ্যানত বিভিন্ন ধৰণৰ ফল মূলৰ গছ আৰু মছলাজাতীয় উদ্ভিদ থাকিব। তদুপৰি নিম তুলসীকে ধৰি বিভিন্ন স্থানীয় ঔষধি গছ ৰোপণ কৰা হ'ব। উদ্যানখনত সামাজিক সমাৱেশ, সভা আৰু বিনোদনমূলক কাৰ্যকলাপৰো ব্যৱস্থা থাকিব বুলি মুখ্যমন্ত্ৰীয়ে কয়।
লখিমপুৰ নগৰখনত আজি কেইবাটাও নতুন কাম আমি আৰম্ভ কৰিব পাৰিলো। বিশেষকৈ প্ৰায় 70 কোটি টকা ব্যয়েৰে লখিমপুৰ চহৰ পানী যোগান আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ কাম আজিৰ পৰা আৰম্ভ হ'ল। সোৱণশিৰি নদীৰ পৰা পৰিষ্কাৰ পানী আমি সংগ্ৰহ কৰি তাক শোধন কৰি লখিমপুৰৰ ৰাইজক দিম। প্ৰথম পৰ্যায়ৰ আঁচনিৰ কাম ইতিমধ্যে চলি আছে। 2টা আঁচনি সম্পূৰ্ণ হলে লখিমপুৰৰ ৰাইজে নিৰ্মল পানী তেওঁলোকে ব্যৱহাৰ কৰি পাৰিব। প্ৰথমবাৰৰ বাবে অসমত আৰ্বান ফৰেষ্ট এখন নিৰ্মাণৰ কামো আজি আৰম্ভ হ'ল, যিখন লখিমপুৰৰ ৰাইজৰ গৌৰৱ হ'ব। চেণ্ট্ৰেলাইজ কিটচেনো আজিৰ পৰা নিৰ্মাণৰ কাম আৰম্ভ হ'ব। পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়তো কেইটামান সুন্দৰ আঁচনি আমি আৰম্ভ।
আজি দিনৰ ভাগত মুখ্যমন্ত্ৰীগৰাকীয়ে 4 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা লখিমপুৰ জিলা পৰিষদৰ নতুন কাৰ্যালয় ভৱন উদ্বোধন কৰে। তেওঁ জিলাখনৰ ৰাষ্ট্ৰীয় গকুল মিছনৰ অধীনত 4.5 কোটি টকা ব্যয়েৰে নিৰ্মিত বৃত্তিমূলক প্ৰশিক্ষণ প্ৰতিষ্ঠান, ইনডোৰ ষ্টেডিয়াম, ব্যায়ামাগাৰ আৰু কেণ্টিন গৃহ তথা অতিথিশালাও উদ্বোধন কৰে। জিলাখনত মুখ্যমন্ত্ৰীয়ে সৰ্বমুঠ 110 কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। এই কাৰ্যসূচীত মন্ত্ৰী ডাঃ ৰণোজ পেগু, জয়ন্ত মল্লবৰুৱা, সাংসদ প্ৰদান বৰুৱাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। গোৱালপাৰা জিলাৰ বালিজান ৰাজচক্ৰৰ অন্তৰ্গত হাছিলা বিলত আজি প্ৰশাসনে দখলদাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলায়। দীৰ্ঘদিনৰ পৰা হাছিলা বিলৰ ভূমিত 667টা পৰিয়ালে অবৈধভাৱে বসবাস কৰি আহিছিল। উচ্ছেদ অভিযানৰ পূৰ্বে একাংশ পৰিয়ালে স্বইচ্ছাই সেই স্থান ত্যাগ কৰে। প্ৰশাসনে আজি সেই স্থানত উপস্থিত হৈ অৱশিষ্ট পৰিয়ালকেইটাৰ প্ৰায় 60% উচ্ছেদ কৰে। বাকী পৰিয়ালসমূহৰ ঘৰ দুৱাৰ কাইলৈ উচ্ছেদ কৰা হ'ব বুলি জিলা প্ৰশাসনৰ সূত্ৰই জানিবলৈ দিছে। উচ্ছেদস্থলীত আইন শৃংখলাৰ যাতে অৱনতি নঘটে তাৰ বাবে বৃহৎ সংখ্যক আৰক্ষী মোতায়েন কৰা হয়। জিলা আয়ুক্ত খনীন্দ্ৰ চৌধুৰী আৰু জিলা আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ উপস্থিতিত এই উচ্ছেদ চলোৱা হয়। অসম আৰক্ষীৰ আইন শৃংখলা শাখাৰ IGP অখিলেশ কুমাৰ সিঙেও উচ্ছেদ অভিযানৰ বুজ লয়। তেল আৰু প্ৰাকৃতিক গেছ নিৰ্গমন শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ অধীনস্থ 147 নম্বৰ ৰিগত হোৱা গেছ নিৰ্গমন ৰোধ কৰাৰ বাবে প্ৰচেষ্টা চলি থকাৰ লগতে কাষৰীয়া অঞ্চলসমূহৰ জনসাধাৰণ তথা পশুধনৰ সুৰক্ষাৰ বাবে ব্যৱস্থা লোৱা হৈছে। জিলা প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰা মতে 24 ঘণ্টাই দণ্ডাধীশ পৰ্যায়ত তদাৰক কৰি থকা হৈছে। তদুপৰি ঘটনাস্থলীৰ নিকটৱৰ্তী নাগৰিকসকলক বিশুদ্ধ খোৱাপানী আৰু আহাৰ যোগান ধৰি থকা হৈছে। জনস্বাস্থ্য কাৰিকৰী বিভাগে অঞ্চলটোত স্বাস্থ্য শিবিৰো মুকলি কৰিছে। জিলা অগ্নি নিৰ্বাপক বাহিনী, তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ অগ্নি নিৰ্বাপক বাহিনী, অসামৰিক প্ৰতিৰক্ষা বিভাগ আৰু জৰুৰীকালীন সেৱা বিভাগৰ বিষয়া কৰ্মচাৰীৰ সহযোগত গেছ নিৰ্গমন ৰোধৰ প্ৰচেষ্টা অব্যাহত আছে। তদুপৰি ঘটনা সংঘটিত হোৱা স্থানৰ পৰা 1 কিলোমিটাৰ নিলগলৈ বায়ুৰ গুণাগুণ পৰীক্ষাৰ বাবে স্থায়ী যন্ত্ৰ স্থাপন কৰা হৈছে। এই বায়ু নমুনাৰ তথ্য অনুযায়ী বায়ু প্ৰদূষণৰ মাত্ৰা এতিয়াও সহনীয় সীমাৰ ভিতৰত আছে। ইপিনে ৰিক্তুৰ পৰা অবিৰতভাৱে হৈ থকা নিৰ্গমন সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব পৰা হোৱা নাই যদিও বিশেষজ্ঞৰ দ্বাৰা প্ৰচেষ্টা চলাই থকা হৈছে। উল্লেখযোগ্য যে যোৱা বৃহস্পতিবাৰে দুপৰীয়া তেলকূপটোত গেছৰ নিৰ্গমন আৰম্ভ হয়। প্ৰচণ্ড শব্দৰে নিৰ্গত হোৱা এই গেছৰ ফলত জনস্বাস্থ্যৰ প্ৰতি সৃষ্টি হোৱা ভাবুকিলৈ লক্ষ্য ৰাখি জিলা প্ৰশাসনে সমীপৰ 70টা পৰিয়ালক সেই অঞ্চলৰ পৰা স্থানান্তৰ কৰে। শুকুৰবাৰে ৰিক্তুৰ দায়িত্ব বিশেষ সংকট নিয়ন্ত্ৰক দলক অৰ্পণ কৰা হৈছিল আৰু সম্প্ৰতি জাংক শ্বট অপাৰেচন নামৰ বিশেষ ব্যৱস্থাৰে গেছ নিৰ্গমন ৰোধৰ কাম কৰি থকা হৈছে। ইপিনে এই ঘটনাই আজি 5ম দিনত ভৰি দিয়াৰ ফলত অসমীয়া যুৱ মঞ্চই প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰে। সংগঠনটোৱে এছ কে পেট্ৰল নামৰ ব্যক্তিগত প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। অঞ্চলটোৰ ৰাইজে ততালিকে এই সমস্যাৰ সমাধান কৰিবলৈ চৰকাৰৰ প্ৰতি আহান জনাইছে।
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন জিলাত কাৰ্যসূচী অব্যাহত আছে। বাক্সা জিলাৰ শালবাৰী মহাবিদ্যালয় খেলপথাৰত অহা 21 জুনত যোগ দিৱসৰ ৰাজ্যিক পৰ্যায়ৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব। মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই কালি এই কাৰ্যসূচীৰ প্ৰস্তুতিৰ বুজ লয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই 20 জুনত জিলাখনত উপস্থিত হৈ নৈশ যাপন কৰাৰ লগতে পিছদিনা পুৱা যোগ দিৱসৰ কাৰ্যসূচীত অংশ ল'ব। এই অনুষ্ঠানত 2 সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰিব। চিৰাং জিলা প্ৰশাসনে আজি ৰাষ্ট্ৰীয় আয়ুষ অভিযান অসমৰ সহযোগত কাজলগাঁৱত নৱীকৃত যোগ উদ্যানখন মুকলি কৰাৰ লগতে জিলা পৰ্যায়ৰ যোগাসন প্ৰতিযোগিতাৰ আয়োজন কৰে। যোগ উদ্যানখন চিৰাং জিলাৰ আয়ুক্ত যতীন বৰাই উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত সভাত আয়ুক্তগৰাকীয়ে সমাগত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ সৈতে সংগতি ৰাখি জিলা প্ৰশাসনে পেৰেড গ্ৰাউণ্ডত 4টা শাখাত যোগ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ কথা প্ৰকাশ কৰে। অনুষ্ঠানত অংশ লৈ ৰাজ্যিক আয়ুষ মিছনৰ যুটীয়া সঞ্চালক ডাঃ শশী সোণোৱালে কাজলগাঁৱৰ লগতে কাৰ্বি আংলঙতো যোগ উদ্যান স্থাপন কৰি জনসাধাৰণক যোগভ্যাসৰ প্ৰতি আকৰ্ষিত কৰাৰ পৰিকল্পনা লোৱা হৈছে বুলি উল্লেখ কৰে। যোগাসন প্ৰতিযোগিতাত 1.5 শতাধিক স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত 11 আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ সৈতে সংগতি ৰাখি অহা 20 জুনত জিলাখনৰ মিৰ্জাৰ শ্বহীদ ভৱনত জিলা পৰ্যায়ৰ যোগ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। পুৱা 9 বজাত আৰম্ভ হ'বলগীয়া এই প্ৰতিযোগিতা 4টা শাখাত অনুষ্ঠিত হ'ব। 10 বছৰলৈ, 10ৰ পৰা 18, 18ৰ পৰা 35 আৰু 35 বছৰৰ ঊৰ্ধৰ এই 4টা শাখাত প্ৰতিযোগীসকলে অংশ ল'ব পাৰিব। ইচ্ছুক প্ৰতিযোগীয়ে অহা 19 জুনৰ ভিতৰত নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব। কামৰূপ জিলাৰ লোকেহে এই প্ৰতিযোগিতাত অংশ ল'ব পাৰিব। ৰাষ্ট্ৰীয় আয়ুষ অভিযান অসম, কামৰূপ জিলা প্ৰশাসন আৰু কামৰূপ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত অহা 21 জুনত মিৰ্জাৰ শ্বহীদ ভৱনত আয়োজিত যোগ দিৱসৰ কাৰ্যসূচীত প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ বিতৰণ কৰা হ'ব। যোৰহাট চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত হ'বলগীয়া 11ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আজি পুৱা যোৰহাট জিলা যোগ কেন্দ্ৰ চৌহদত 4টা শাখাত যোগ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ৰাজ্যৰ 10খন জিলাত অহা অক্টোবৰত হ'বলগীয়া ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ হিতাধিকাৰীসকলৰ এখন আঁচনি সন্দৰ্ভত আজি শিৱসাগৰত খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে অৱগত কৰে। এই আঁচনিৰ অধীনত গ্ৰাহকসকলক 1 কিলোগ্ৰামকৈ মচুৰ দাইল, চেনী আৰু নিমখ সুলভ মূল্যত প্ৰদান কৰা হ'ব। আজিৰ এই কাৰ্যসূচীত সুলভ মূল্যৰ দোকানী, গাঁও পঞ্চায়ত, সমবায় সমিতিসমূহৰ প্ৰতিনিধিসকলক এই আঁচনিৰ সকলো দিশ সামৰি দৃশ্য শ্ৰাব্য মাধ্যমেৰে অৱগত কৰোৱা হয়। ৰাজ্যৰ 10খন জিলাত এই আঁচনি আৰম্ভ হোৱাৰ এমাহৰ পাছতেই অৰ্থাৎ নৱেম্বৰত এই আঁচনি কাৰ্যকৰী হ'ব। এই সন্দৰ্ভত মন্ত্ৰী কৌশিক ৰায়ে এইদৰে কয়।
খাদ্যৰ যোগান বিভাগৰ অধীনত আমি ইয়াতে এটা কৰ্মশালা কৰিছোঁ আৰু ইয়াতে আমি আমাৰ যিমান সুলভ মূল্যৰ দোকানী আছে তেওঁলোকক আমি আহ্বান কৰিছোঁ, লগতে আমাৰ সমবায় সমিতিৰ সম্পাদক সভাপতি সম্পাদক তেওঁলোকক আহ্বান কৰিছোঁ যে অহা অক্টোবৰ মাহৰ পৰা আমি এটা গুৰুত্বপূৰ্ণ আঁচনি যে আমি ৰেচন কাৰ্ডৰ জৰিয়তে প্ৰতিখন ৰেচন কাৰ্ড হোল্ডাৰক 1 কেজি নিমখ, 1 কেজি চেনি আৰু 1 কেজি মচুৰ দালি আমি দিয়াৰ ব্যৱস্থা, ৰাজসাহায্যযুক্ত সুলভ মূল্যত আমি এইটো দিয়াৰ ব্যৱস্থা কৰিছোঁ। সেইকাৰণে তেওঁলোকে লগত কেনেকৈ গোটেই বস্তুটো আমি আগবঢ়াম, কেনেকৈ ডিষ্ট্ৰিবিউচন ব্যৱস্থাটো হ'ব, সেইকাৰণে আজি এটা কৰ্মশালা আমি ইয়াতে কৰিছোঁ। গোটেই ৰাজ্যত আমি 70 লাখ ৰেচন কাৰ্ড আছে আৰু সেই 70 লাখৰ ৰেচন কাৰ্ডক আমি 1 কেজিকে চেনি, 1 কেজি নিমখ আৰু 1 কেজি দালি আমি
কেন্দ্ৰীয় চৰকাৰৰ ধ্বজাবাহী আঁচনি 30 ABA জনজাতি উৎকৰ্ষ গ্ৰাম্য অভিযানৰ অধীনত বিভিন্ন জিলাত সজাগতা সভাকে ধৰি ভালেমান কাৰ্যসূচী অনুষ্ঠিত হৈছে। 30 জুনলৈ ৰাজ্যত চলিবলগীয়া এই কাৰ্যসূচী মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ডিব্ৰুগড়ৰ পৰা শুভাৰম্ভ কৰিছিল। আজি মৰিগাঁও জিলাত 8-দিনীয়া কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ অধীনত জিলাখনৰ বিভিন্ন বিভাগে জনজাতি বসতি প্ৰধান গাঁৱে গাঁৱে গৈ চৰকাৰী আঁচনিৰ সা সুবিধা সম্পৰ্কে অৱগত কৰিব। ধেমাজি জিলাতো 65খন গাঁও পঞ্চায়তৰ অন্তৰ্গত 1200ৰো অধিক গাঁও সামৰি এই অভিযান আৰম্ভ হৈছে। 30 জুনলৈ চলিবলগীয়া অভিযানকালত সকলো জনজাতীয় লোকৰ শিক্ষা, স্বাস্থ্য, খাদ্য সুৰক্ষা আদি নিশ্চিত কৰিব পৰাকৈ জিলাখনৰ 17টা বিভাগে প্ৰচেষ্টা চলাব। বৰপেটা জিলাত আজি এই আঁচনিখন ৰূপায়ণৰ বাবে জিলা প্ৰশাসনে এখন সভা অনুষ্ঠিত কৰে। প্ৰশাসনে জনজাতি বসতি প্ৰধান অঞ্চলসমূহত শিবিৰ মুকলি কৰি আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, আয়ুষ্মান কাৰ্ড, জাতিগত প্ৰমাণপত্ৰ প্ৰদানৰ উপৰি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ সুবিধা প্ৰদানৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। এই আঁচনিৰ সুবিধা লাভৰ পৰা যাতে কোনো জনজাতীয় লোক বাদ পৰি নাযায় এই কথা নিশ্চিত কৰিবলৈ প্ৰশাসনে নিৰ্দেশ দিয়ে। আমাৰ পৰৱৰ্তী বাতৰি শুনক জিন্তি ৰাণী ডেকাৰ পৰা।
ধন্যবাদ সঞ্জীৱনী। অম্বুবাচী মহাযোগ সুকলমে অনুষ্ঠিত কৰাৰ লক্ষ্যৰে কামৰূপ মহানগৰ জিলা আয়ুক্ত, আৰক্ষী আৰু কামাখ্যা মন্দিৰ কৰ্তৃপক্ষই আজি কামাখ্যা মন্দিৰৰ চৌহদত এখন যৌথ সংবাদমেল সম্বোধন কৰে। সংবাদমেলত আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্তই অম্বুবাচী মহাযোগৰ সময়ছোৱাত কোনোধৰণৰ হুলস্থুল বা সমদল আদি কৰিবলৈ দিয়া নহ'ব বুলি প্ৰকাশ কৰে। মা কামাখ্যাৰ আৰাধনা তথা পৰম্পৰাত যাতে কোনো বাধাৰ সৃষ্টি নহয় তাৰ বাবে আৰক্ষী প্ৰশাসন সষ্টম হৈ থাকিব বুলি তেওঁ জানিবলৈ দিয়ে। নীলাচল পাহাৰৰ ভূমিস্খলনৰ প্ৰতি লক্ষ্য ৰাখি এই সময়ছোৱাত ভিৰ নিয়ন্ত্ৰণ কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মহাযোগৰ সময়ছোৱাত সকলো ভক্তই পুৱা 5 বজাৰ পৰা সন্ধিয়া 6 বজালৈহে নীলাচল পাহাৰলৈ যাব পাৰিব। সন্ধিয়া 6 বজাৰ পাছত ভক্তসকলে মন্দিৰৰ ওপৰলৈ যাব নোৱাৰিব। সংবাদমেলত আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্তই এইদৰে কয়।
ইয়াৰ মূল কথাটো হ'ল যে কোনো ধৰণৰ VIP ব্যৱস্থা ইয়াত নাই, যিখিনি নহ'লে নহয়। কামাখ্যা পাহাৰত থকা, নীলাচল পৰ্বতত থকা যিখিনি মানুহ, তেওঁলোকে অহা যোৱা কৰিব লাগিব, গতিকে তেওঁলোকৰ কাৰণে যিখিনি ব্যৱস্থা কৰিব লাগে সেইখিনি থাকিব। আৰু তাৰ বাহিৰে এচেঞ্চিয়েল চাৰ্ভিচৰ কাৰণে যিখিনি ব্যৱস্থা থাকিব লাগে, GMC গাড়ী আহিবই লাগিব, GMC গাড়ী নাহিলে কেনেকে চাফা হ'ব, ডক্টৰ আহিবই লাগিব, পানী যোগান হৈছে নাই চাবই লাগিব। গতিকে এচেঞ্চিয়েল চাৰ্ভিচ যিখিনি আছে, এচেঞ্চিয়েল চাৰ্ভিচৰ বাহিৰে বাকী কোনো ধৰণৰ ব্যৱস্থা নাই।
উল্লেখযোগ্য যে অহা 22 জুনৰ দুপৰীয়া 2:56 প্ৰবৃত্তিৰ লগে লগে 3 দিনৰ বাবে মন্দিৰৰ দ্বাৰ বন্ধ কৰি দিয়া হ'ব। অহা 26 জুনৰ নিবৃত্তিৰ পাছতহে ভক্তৰ বাবে মন্দিৰৰ দ্বাৰ মুকলি কৰি দিয়া হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ সেৱা, সুশাসন আৰু দৰিদ্ৰ কল্যাণৰ 11 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজি ডিব্ৰুগড়ত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত মন্ত্ৰী প্ৰশান্ত ফুকনে অংশ লৈ চৰকাৰখনে জনসাধাৰণৰ সৰ্বাংগীন বিকাশৰ বাবে গ্ৰহণ কৰা পদক্ষেপ আৰু আঁচনিসমূহৰ বিষয়ে ৰাইজক অৱগত কৰে। বৈঠকত মন্ত্ৰী বিমল বৰাইও ভাষণ প্ৰসংগত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনিৰ বিষয়ে উল্লেখ কৰে। একেদৰে কাৰ্বি আংলং জিলা বিজেপিৰ কাৰ্যালয়তো কেন্দ্ৰীয় চৰকাৰৰ 11 বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ হোৱা উপলক্ষে অনুষ্ঠানৰ আয়োজন কৰা হয়। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে এই কাৰ্যসূচীত উপস্থিত থাকে। অসম বক্সিং সন্থাই হাৰিয়ানাৰ ৰোহটকত অহা 18 জুনৰ পৰা হ'বলগীয়া 16-17 বছৰ অনুৰ্ধ ৰাষ্ট্ৰীয় জুনিয়ৰ বক্সিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব লগা অসমৰ ল'ৰা আৰু ছোৱালীৰ দল ঘোষণা কৰিছে। এই প্ৰতিযোগিতাত অসমে ছোৱালীৰ 10টা আৰু ল'ৰাৰ 12টা শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। উল্লেখযোগ্য যে গুৱাহাটীত সদ্য সমাপ্ত জুনিয়ৰ ৰাজ্যিক বক্সিং প্ৰদৰ্শন ভিত্তিত প্ৰতিটো শাখাত একোগৰাকীকৈ খেলুৱৈ এই প্ৰতিযোগিতাৰ বাবে নিৰ্বাচন কৰা হৈছে। এই প্ৰতিযোগিতাখনৰ অহা 25 জুনত সামৰণি পৰিব। যোৰহাট কেন্দুগুৰি নিবাসী বাহানা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক বিশিষ্ট শিক্ষাবিদ প্ৰমোদ চন্দ্ৰ বুঢ়াগোহাঁইৰ আজি নিজ বাসগৃহত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 91 বছৰ। শিক্ষাবিদগৰাকীৰ বিয়োগত বহু লোকে শোক প্ৰকাশ কৰিছে। আজি গুণমুগ্ধসকলে তেওঁৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ আকৌ এবাৰ। লখিমপুৰত বিলুপ্তপ্ৰায় গছৰ সংৰক্ষণৰ বাবে মুখ্যমন্ত্ৰীৰ ইকো পাৰ্কৰ লগতে কেইবাটাও প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন। গোৱালপাৰা জিলাৰ হাছিলা বিলত প্ৰশাসনৰ উচ্ছেদ অভিযান। অ' এন জি চিৰ শিৱসাগৰ ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ গেছ নিৰ্গমনস্থলীত জনসাধাৰণ তথা পশুধনৰ সুৰক্ষাৰ বাবে 24 ঘণ্টাই দণ্ডাদেশ পৰ্যায়ত তদাৰক। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন জিলাত কাৰ্যসূচী। আৰু 22 জুনৰ পৰা অম্বুবাচী মহাযোগ সুকলমে অনুষ্ঠিত কৰিবলৈ কামৰূপ মহানগৰ জিলা আৰু আৰক্ষী প্ৰশাসনৰ নীতি নিৰ্দেশনা। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানেই।